এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ডঃ শৰ্মাৰ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে টাটা গোট, লাৰ্চেন এণ্ড টাৰ্বো, মহিন্দ্ৰা গোট আৰু আদানী এয়াৰপৰ্টৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগ জগতৰ কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ উপৰি ছান ফাৰ্মা, লক্ষ্মী টি, ৱেলস্পুন গ্ৰুপ আৰু আন আন প্ৰতিষ্ঠানৰ নেতাসকলৰ সৈতে অসমত কৌশলগত বিনিয়োগৰ বাবে উপায় বিচাৰি তেওঁ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদ্ঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈও তেওঁলোকক অনুৰোধ জনায়। ডঃ শৰ্মাই আজি HDFC বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কৰ্মশক্তিৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে। উল্লেখযোগ্য যে অসম চৰকাৰে ঔদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত কাইলৈ মুম্বাইত এটা বিশেষ ৰোড শ্ব'ৰ আয়োজন কৰিছে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ আছাম বিনিয়োগৰ আন্তঃগাঁথনি শীৰ্ষ সন্মিলন 2025ৰ এটি পূৰ্বাভাসৰূপে এই ৰোড শ্ব'ৰ আয়োজন কৰা হৈছে। চৰাইদেউ জিলাৰ সোণাৰীৰ ভোজো মাছপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ আজি সামৰণি পৰে। আজিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। নিজৰ ভাষণত শ্ৰীমাৰ্ঘেৰিটাই কয় যে বহু বীৰ বীৰাংগনাৰ বীৰত্বৰ স্মৃতিগাথা, সংগ্ৰাম তথা শৌৰ্য বীৰ্যৰে আহোমৰ ইতিহাস সমৃদ্ধ। এনে চহকী ইতিহাসৰ সংৰক্ষণ আৰু সন্মানাৰ্থে অসম চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আজি অন্তিম দিনা সোণাৰী ৰাজহুৱা খেলপথাৰৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। নিশা সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। অসম চৰকাৰে অহা 17 জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প, সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা 5 গৰাকী বিশিষ্ট ব্যক্তিক শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত কৰিব। বিশিষ্ট কণ্ঠশিল্পী ডঃ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক 2025 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা ডঃ অনিমা চৌধুৰী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত শিল্পী। একেদৰে কেইবাখনো ৰাভা লোকসংগীতৰ শ্ৰব্যগীতৰ সঁফুৰাত কণ্ঠদান কৰা মুকুল ৰাভাই 5খন গ্ৰন্থ ৰচনাৰে সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে। 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ আগবঢ়োৱা হ'ব। ভালে সংখ্যক চলচ্চিত্ৰত অভিনয়েৰে দৰ্শকৰ সুপৰিচিত ৰেবা ফুকনে ভ্ৰাম্যমান নাটকত শক্তিশালী অভিনয়েৰে অগণন দৰ্শকক মোহিত কৰি ৰাখিছে। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগক প্ৰদান কৰা হ'ব। ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ'ব। শ্ৰীব্ৰহ্মই নিজৰ অৱদানেৰে সমাজখনলৈ যথেষ্ট অৰিহণা যোগাই আহিছে বুলি সংবাদমেলত মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰামধেনু উৎসৱৰ আজি 4ৰ্থ দিনা শিশু আৰু চেমনীয়াৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ লক্ষ্যৰে মৌ মেলৰ আয়োজন কৰা হয়। এই উপলক্ষে 4টা শাখাত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত প্ৰিন্সিকা শৰণীয়া, খ শাখাত সংস্কৃতি মহন্ত, গ শাখাত পৰিস্মিতা ডেকা আৰু খ শাখাত নীতামণি পাটিৰে প্ৰথম স্থান লাভ কৰে। দিনৰ ভাগত থলুৱা খাদ্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিয়লি আয়োজিত পুতলা নাচৰ অনুষ্ঠানত কামৰূপৰ সাগৰিকা পুতলা থিয়েটাৰৰ প্ৰযোজনাত পুতলা নাট তেজীমলা আৰু কেলিগোপাল মঞ্চস্থ কৰা হয়। ইয়াৰ পাছতে সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সভা এখন আজি মঙলদৈ ইউথ ক্লাবৰ সভাকক্ষত অনুষ্ঠিত হয়। সন্মিলনৰ কাৰ্যকৰী সভাপতি কমলাকান্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত মুক্তিযুঁজাৰু পৰিয়ালে অসম চৰকাৰৰ পৰা লাভ কৰা মাহিলী পেঞ্চনৰ নিৰিখ পূৰ্বতকৈ বৃদ্ধি, পৰিচয় পত্ৰ প্ৰদান, মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যৰ বাবে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি, চিকিৎসা বিজ্ঞান, অভিযান্ত্ৰিক পাঠ্যক্ৰমত আসন সংৰক্ষণ আদিকে ধৰি বিভিন্ন বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। সভাত জিলাখনৰ মুক্তিযুঁজাৰু পৰিয়ালৰ 100 সদস্যই অংশগ্ৰহণ কৰে। নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত সদৌভাৰত অসামৰিক সেৱা বেডমিণ্টন চেম্পিয়নশ্বিপত শ্বিলঙৰ RSP মহিলা বেডমিণ্টন দলে পাটনাৰ আঞ্চলিক ক্ৰীড়া বৰ্ডক 2-0 ব্যৱধানত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ লাভ কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।